হকরুণ হুর নে লাগে জানিব বন্ধু, প্রাণৰ বাতৰি মোৰ গোপন ব্যথাৰে ভৰা জীৱনৰ কথা। কোনোবা দূৰৰ সেই অতীতৰ সোঁৱৰণি তুমি বন্ধু শুনি শুনি নজগাবা পৰাণত ব্যথা। মোৰ এই অন্তৰৰ গোপন তলিত লেলিহান শিখা মেলি জ্বলিব লাগিছে বন্ধু বেদনাৰ বিৰহণন। প্ৰাণত প্ৰশান্তি নাই অগণীৰোৰে চাই, তুমিতো নেদেখা বন্ধু হৃদয়ৰ মৰহা কমল। দেখা নাই বন্ধু তুমি, বলিব লাগিছে মোৰ প্ৰাণত ধুমুহা প্ৰবল, প্ৰশমিত হ'ব জানো বিৰহণন। মোৰ এই হৃদয়ৰ বকুল মালতি ফুল গাঁথিছিলো বিয়াকুল পৰাণেৰে বহুতো আবেলি। কলং ঘাটত বহি হৰষ তুতি ভাঁহি ময়ো বন্ধু লভিছিলো অসীম আনন্দ প্ৰীতি তৰাবচা জোনালীৰ জোনাকত মেলি। অকলে অকলে বহি গাইছিলো কত গীত অনাগত ভৱিষ্যৰ কোনো এক মাধৱী ক্ষণৰ। আঁকিছিলো কত ছবি সপোনৰ মাধুৰীৰে প্ৰাণাধিকা মোৰ সেই প্ৰেয়সীজনৰ। ঢালিছিলো শত চুমা হেঁপাহতে সপোনতে অন্তৰৰ নিভৃত কোণৰ। প্ৰেয়সীৰ পৰশত প্ৰাণৰ কমল মোৰ অকালতে কতদিন ফুলিছিল হৃদয় বনত, নাচিছিল কতদিন ফুলৰ পাপৰিবোৰে জীৱনৰ জেউতি ঢলত। পাহৰি আছিলো বন্ধু ময়ো নিজে মোহাবিষত প্ৰণয়ৰ চূড়ান্ত স্তূপত। কিন্তু বন্ধু আজি নাই প্ৰেম পৰখন, হিয়াত নুশুনা আজি ভ্ৰমৰৰ উন্মত্ত গুঞ্জন। সকলো সমাপ্ত হ'ল বকুল লেৰেলি গ'ল, আজি যেন নাই মোৰ প্ৰাণৰ স্পন্দন, নাই বাবে প্ৰণয়ত আত্মনিবেদন। সেইবাবে বন্ধু মোৰ নুসুধিবা পৰাণৰ পুঞ্জীভূত বিৰহৰ গোপন সংবাদ। নেলাগে শুনিব তুমি মোৰ হৃদি শ্মশানৰ সকৰুণ সুৰ। বন্ধু তুমি নোসোধাদো নাই, নহয় কাহিনী মোৰ জীৱনৰ যৌৱনৰ ৰসেৰে মধুৰ। ই যে মাথো শ্মশানৰ সকৰুণ সুৰ, ই যে মাথো শ্মশানৰ সকৰুণ সুৰ।